এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আম্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয়। বিশেষকৈ বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধ দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি মন্তব্য কৰে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰা হ'ব। অসম চুক্তি ৰূপায়ণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই সত্ৰৰ মাটি বেদখল সন্দৰ্ভতো এইদৰে মন্তব্য আগবঢ়ায়।
বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, ফৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67 ৰিকমেণ্ডেশ্যন আগবঢ়াইছিল। এই 67 ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40 তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে।
বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলি প্ৰকাশ কৰে। ইপিনে জলসম্পদ বিভাগে বৰ্তমানলৈ 4,800 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰগোহাঁয়ে কয় যে নিৰ্মাণ কৰা 4,800 কিলোমিটাৰ মথাউৰিৰ বৰ্তমানলৈ প্ৰায় 1,800 কিলোমিটাৰ ওখ আৰু সবলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 3,000 কিলোমিটাৰ বাকী আছে বুলি তেওঁ মন্তব্য কৰে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁও প্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধবস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয় ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকৰ লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্য অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেণ্টৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত তাত ৰিপেয়াৰিঙৰ কোনো স্কোপ নাই। যিটো খুটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুটা বনাব লাগিব, বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়, কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে, তাৰ কাৰণে চইলতে যিখিনি ডিজাইন কৰিব লাগে কৰিছে আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াৰ উপৰিও আমাৰ দিখাৰী নদীখনৰ ব্ৰিজতো অকণমান প্ৰব্লেম হৈছে, সেইখিনিও তেওঁলোকে অলৰেডি ইনস্পেকশ্যন কৰিছে, তাতো যাৱতীয় তেওঁলোকে প্ৰটেকশ্যনৰ কামখিনি তেওঁলোকে কৰিব।
আজি বিয়লি ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও, হাতীগাঁও, বেলতলা, চানমাৰী, বৰাগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত যোৰাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত উজনি, নামনি তথা মেঘালয়ৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000ৰ পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়'টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন আৰু আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংডাং ফাংলৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্ম বন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংছ' গল্ফ কৰ্ছ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম স্বাৱলম্বনৰ দিশে আমাৰ যাত্ৰা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত সাংসদ দাসাই ৰাজ্যৰ অৰ্থনৈতিক দিশ শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ উদ্যমীসকলৰ ভূমিকাক আলোকপাত কৰে। অহা 30 জুলাইলৈ চলিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ক্ষুদ্ৰ উদ্যমীসকলক ব্যৱসায় বৃদ্ধি আৰু ব্যৱস্থাপনা সংক্ৰান্তীয় কৌশলসমূহৰ বিষয়ে সবিশেষ জ্ঞান প্ৰদান কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।